দ্বিতীয় বিৱৰণ এক অধ্যায় মুছিয়ে কোৱা ইজৰাইলৰ ইতিহাস হোৰেব পাহাৰ এৰি যোৱাৰ আজ্ঞা দিয়া। মুছিয়ে জৰ্ডন নদীৰ সিপাৰে মৰুভূমি অঞ্চলৰ সকলো ইজৰাইলসকলক এইবোৰ কথা কৈছিল। এই ঠাই চুফৰ সন্মুখত আছিল, এফালে পাৰণ মৰুভূমি, আনফালে টুফল, লাবন, হুচেৰুত আৰু দিজাহাব নগৰবোৰৰ মাজত জৰ্ডন নদীৰ উপত্যকাৰ সমৰ্থল ভূমিত তেওঁ এই বাৰ্তা দিছিল। হোৰেব পাহাৰৰ পৰা চেৰীৰ পৰ্বতমালাৰ পথেদি কাদেশ বৰ্ণেয়ালৈ যাবলৈ 11 দিন লাগে। ইজৰাইলীসকলে মিছৰ দেশ ত্যাগ কৰাৰ 40 বছৰ হ'ল। সেই বছৰৰ 11 মাহৰ প্ৰথম দিনা জিহুৱাই ইজৰাইলীসকলৰ সম্পৰ্কে মুছিক যি সকলো আজ্ঞা দিছিল সেই সকলো কথা তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিলে। জিহুৱাই ইমূৰীয়াসকলৰ ৰজা হিজবুন নিবাসী চিহুনক আৰু অষ্টাৰুত নিবাসী বাছানৰ ৰজা উগক ইডেইত বধ কৰাৰ পাছত মুছিয়ে এই কথা ক'লে। বিধানৰ এই সকলোবোৰ কথা মুছিয়ে জৰ্ডনৰ সিপাৰে মোৱাব দেশত ঘোষণা কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ ক'লে, হোৰেব পাহাৰত আমাৰ ঈশ্বৰ জিহুৱাই আমাক কৈছিল, তোমালোকে যথেষ্ট কাল এই পাহাৰত বাস কৰিছা, এতিয়া তোমালোকে ঘূৰি যাত্ৰা কৰা, ইমূৰীয়াসকলে বাস কৰা পাহাৰীয়া অঞ্চললৈ যোৱা, তাৰ ওচৰ পাজৰ সকলো ঠাইলৈকে যোৱা, তাৰ ওচৰৰ জৰ্ডন নদীৰ উপত্যকাৰ সমথল পাহাৰীয়া অঞ্চল, নিম্নভূমি অঞ্চল, নেগেভ আৰু সমুদ্ৰ তীৰলৈ যোৱা, কনানিয়াসকলৰ দেশৰ লগতে লিবানুনৰ পাহাৰলৈকে ইউফ্ৰেটিছ নামৰ মহানদী পৰ্যন্ত যোৱা। শুনা, মই সেই দেশ তোমালোকৰ আগত ৰাখিছো। মই যিহুৱাই তোমালোকৰ পূৰ্বপুৰুষ আব্ৰাহাম, ইছহাক আৰু জাকুবলৈ আৰু পাছৰ তেওঁলোকৰ ভাবি বংশলৈকো যি দেশ দিম বুলি শপত খাইছিলোঁ, তোমালোকে গৈ তাক অধিকাৰ কৰা, নেতা নিয়োগ কৰা। সেই সময়ত মই তোমালোকক কৈছিলোঁ, মোৰ পক্ষে আপোনালোকৰ ভাৰ অকলে বৈ নিয়াটো সম্ভৱ নহয়। আপোনালোকৰ ঈশ্বৰ জিহুৱাই আপোনালোকৰ জনসংখ্যা অধিককৈ বৃদ্ধি কৰিলে আৰু চাওক, আজি আপোনালোক আকাশৰ তৰাৰ নিচিনাকৈ অসংখ্য হ'ল। আপোনালোকৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ জিহুৱাই বৰ্তমানতকৈ আপোনালোকৰ সংখ্যা আৰু 1000 গুণ বৃদ্ধি কৰক। তেওঁ প্ৰতিজ্ঞা অনুসাৰেই আপোনালোকক তেওঁ আশীৰ্বাদ কৰক। কিন্তু মই অকলে কেনেকৈ আপোনালোকৰ সকলো বাদ বিবাদ মীমাংসা কৰাৰ ভাৰ আৰু বোজা বহন কৰিম? আপোনালোকে আপোনালোকৰ প্ৰত্যেকটো ফৈদৰ পৰা কেইজনমান জ্ঞানবান, বিজ্ঞ আৰু সুখ্যাতিপূৰ্ণ লোকক বাছি লওক। মই আপোনালোকৰ ওপৰত তেওঁলোকক মুখিয়াল পাতিম। আপোনালোকে তাৰ উত্তৰত মোক কৈছিল, আপুনি যি কথা কৈছে তাকে কৰা ভাল, সেয়ে মই আপোনালোকৰ ফৈদবোৰৰ পৰা জ্ঞানবান আৰু সুখ্যাতিপূৰ্ণ লোকসকলক লৈ আপোনালোকৰ ওপৰত মুখিয়াল পাতিলোঁ। প্ৰত্যেক ফৈদৰ পৰা 1000পতি, 100পতি, 50পতি, 200পতি আৰু অন্যান্য পদাধিকাৰী ব্যক্তিক নিযুক্ত কৰিলোঁ। আপোনালোকৰ বিচাৰকসকলক সেই সময়ত মই এই আজ্ঞা দিছিলোঁ, আপোনালোকে বাদ বিবাদৰ সময়ত ভাইসকলৰ দুই পক্ষৰ কথা শুনি ন্যায়ভাৱে বিচাৰ কৰিব। সেই বিবাদ ইজৰাইলীয়া ভাইসকলৰ মাজতেই হওক বা এজন ইজৰাইলীয়া আৰু ভিন্ন জাতিৰ বিদেশীৰ মাজতেই হওক, বিবাদৰ সময়ত আপোনালোকে কাৰো পক্ষ নল'ব আৰু ডাঙৰ সৰু সকলোৰে কথা সমানে শুনিব। বিচাৰৰ কাৰ্য প্ৰকৃততে ঈশ্বৰৰ, সেয়ে আপোনালোকে মানুহৰ মুখলৈ চাই ভয় নাখাব। যদি কোনো বিবাদ আপোনালোকৰ কাৰণে কঠিন যেন লাগে, তেন্তে সেই বিচাৰ মোৰ ওচৰলৈ আনিব। মই সেই বিচাৰ কৰিম।
আপোনালোকে কৰিবলগীয়া সকলোবোৰেই মই তেতিয়া আপোনালোকক আজ্ঞা দিছিলো।
কনান দেশলৈ গুপ্তচৰ পঠোৱা। ইয়াৰ পাছত আমাৰ ঈশ্বৰ যিহুৱাৰ আজ্ঞা অনুসাৰে আমি হোৰেব পাহাৰ এৰি ইমূৰীয়াসকলৰ পাহাৰীয়া অঞ্চলৰ অভিমুখে যাত্ৰা কৰিছিলো। আপোনালোকে যি ডাঙৰ আৰু বিপদ সংকুল মৰুভূমি দেখিছিল তাৰ মাজেদি আমি গৈ
কাদেশ বনেয়া পাইছিলো।
তাৰ পাছত মই আপোনালোকক কৈছিলো আপোনালোক ইমূৰীয়া পাহাৰীয়া অঞ্চল আহি পালে আমাৰ ঈশ্বৰ যিহুৱাই আমাক এই দেশ দিবলৈ গৈ আছে। চাওক, আপোনালোকৰ ঈশ্বৰ যিহুৱাই দিয়া গোটেই দেশ আপোনালোকৰ আগত আছে। আপোনালোকৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ যিহুৱাৰ কথা অনুসাৰে আপোনালোকে গৈ দেশখন অধিকাৰ কৰক। আপোনালোকে ভয় নকৰিব, নিৰাশ নহ'ব। তেতিয়া আপোনালোক সকলোৱে আহি মোক কৈছিল, কেইজনমান লোকক আগেৰে পঠাই দিয়া হওক যাতে তেওঁলোকে দেশখন চাই মেলি আহি আমাক ক'ব পাৰে কোন পথেৰে গৈ আমি আক্ৰমণ কৰা উচিত আৰু কোন কোন নগৰবোৰ আমি সন্মুখত পাম। আপোনালোকৰ এই প্ৰস্তাৱ মোৰ ভাল লাগিছিল, সেয়ে মই আপোনালোকৰ প্ৰত্যেক ফৈদৰ পৰা এজনকৈ মুঠ বাৰজন লোকক বাছি লৈছিলো।
তেওঁলোকে পাৰ্বতীয় দেশৰ ওপৰলৈ উঠি গৈছিল
আৰু ইকুলৰ উপত্যকালৈ আহি ভালদৰে দেশখন অনুসন্ধান কৰি আহিছিল। তেওঁলোকে হাতত সেই দেশৰ কিছু কিছু ফল লৈ নামি আহি আমাক কৈছিল, আমাৰ ঈশ্বৰ যিহুৱাই যি দেশ আমাক দিছে ই সঁচাকৈয়ে এক উত্তম দেশ, কিন্তু আপোনালোকে সেই দেশ আক্ৰমণ কৰিবলৈ অস্বীকাৰ কৰিছিল। আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহুৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰিছিল। আপোনালোকে আপোনালোকৰ তম্বুত আপত্তি দেখাই কৈছিল, যিহুৱাই আমাক ঘৃণা কৰে, সেয়ে তেওঁ আমাক মিছৰ দেশৰ পৰা বাহিৰ কৰি আনিছিল যাতে ইমূৰীয়াসকলৰ শক্তিৰ দ্বাৰা আমি পৰাজিত হৈ সম্পূৰ্ণ বিনষ্ট হওঁ। এতিয়া আমি কলৈ যাব পাৰোঁ? ভাইসকলে আমাৰ মন ভাঙি দিলে, কিয়নো তেওঁলোকে কৈছিল, সেই ঠাই অধিবাসীসকল আমাৰ তুলনাত অতিশয় ডাঙৰ আৰু দীঘল, তেওঁলোকৰ নগৰবোৰো ডাঙৰ ডাঙৰ আৰু তাৰ চৌদিশ আকাশলংঘা পাৰ্চীৰে আবিদ। তাত বাজেও আমি সেই ঠাইত অনাকিয়াৰ বংশধৰ দৈত্যকায় লোকসকলকো দেখিলো। তেতিয়া মই আপোনালোকক কৈছিলো আপোনালোকে ভয় নকৰিব, সেই লোকসকললৈ ভয় নকৰিব, আপোনালোকৰ ঈশ্বৰ যিহুৱা আপোনালোকৰ আগে আগে আছে আৰু তেওঁ আপোনালোকৰ হৈ যুদ্ধ কৰিব। মিছৰ দেশত আপোনালোকৰ চকুৰ সন্মুখত তেওঁ যি কৰিছিল ইয়াতো তেওঁ সেই একেই কাৰ্য কৰিব। পুনৰ আপোনালোকে মৰুভূমিত দেখিছিল যে কেনেদৰে আপোনালোকৰ ঈশ্বৰ যিহুৱাই সন্মুখত থাকি আপোনালোকক লৈ গৈছিল, যেনেকৈ পিতৃয়ে পুত্ৰক কোলাত তুলি লৈ যায় তেনেকৈয়ে আপোনালোকক যোৱা সকলো ঠাইতে গোটেই পথত এই ঠাই নোপোৱালৈকে আপোনালোকৰ ঈশ্বৰ যিহুৱাই আপোনালোকক লৈ আনিলে। তথাপিও ইমানতো আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহুৱাৰ ওপৰত ভৰসা নকৰিলে। যিহুৱাৰ যিজন আপোনালোকৰ যাত্ৰা পথত আগে আগে গৈছিল যাতে তেওঁ আপোনালোকৰ কাৰণে শিবিৰ পাতিবৰ ঠাই বিচাৰি পায় আৰু যি পথেদি আপোনালোক যোৱা উচিত সেই পথ দেখুৱাই আপোনালোকক লৈ যাবলৈ তেওঁৱে ৰাতি অগ্নিৰ মাজেৰে আৰু দিনত মেঘৰ মাজেদি আপোনালোকৰ আগে আগে গৈছিল। আপোনালোকৰ কথা শুনি যিহুৱাই ক্ৰোধিত হৈ শপত খাই এইদৰে কৈছিল, যি উত্তম দেশ তোমালোকৰ পূৰ্বপুৰুষসকলক দিম বুলি মই শপত খাইছিলো, নিশ্চয়কৈ এই দুষ্ট বংশৰ লোকসকলৰ মাজৰ এজনীও সেই উত্তম দেশ দেখা নাপাব। কেৱল জিফুনীৰ পুত্ৰ কালেবে তাক দেখিব। কালেবে যি ঠাইৰ মাজেদি খোজকাঢ়ি গৈছিল সেই ভূমি মই তেওঁক আৰু তেওঁ উত্তৰ পুৰুষসকলক দিম, কাৰণ তেওঁ যিহুৱাৰ পথত সম্পূৰ্ণভাৱে চলিলে। আপোনালোকৰ বাবে জিহুৱাই মোৰ ওপৰতো ক্ৰুদ্ধ হৈ কৈছিল, তুমিও সেই ঠাইত সোমাবলৈ নাপাবা, কিন্তু পৰিচাৰক হিচাপে তোমাৰ আগত থকা নুনৰ পুত্ৰ যীহোশুৱাইহে সেই দেশত প্ৰৱেশ কৰিব।
তুমি যীহোশুৱাক উৎসাহিত কৰিবা,
কিয়নো দেশখন অধিকাৰ কৰিবৰ কাৰণে তেওঁৱেই ইজৰাইলীসকলক নেতৃত্ব দি আগবঢ়াই নিব। তাৰোপৰি তোমালোকে কৈছিলা, তোমালোকৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ ক্ষতিগ্ৰস্ত হ'ব, কিন্তু শিশুবোৰে সেই দেশত প্ৰৱেশ কৰিব, কাৰণ সিহঁতৰ ভাল বা বেয়া বুজাৰ জ্ঞান বৰ্তমানো হোৱা নাই। সিহঁতকেই মই এই দেশ দিম আৰু সিহঁতেইহে তাক অধিকাৰ কৰিব। কিন্তু তোমালোকে হ'লে চুফ সাগৰলৈ যোৱা বাটেদি ঘূৰি মৰুভূমিৰ ফালে যাত্ৰা কৰা। যীহোৱাৰ এই কথা শুনি আপোনালোকে মোক কৈছিল, আমি যীহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ, আমি যুদ্ধ কৰিবলৈ উঠি যাম আৰু আমি আমাৰ ঈশ্বৰ যীহোৱাই দিয়া আজ্ঞা অনুসাৰে সকলো কাৰ্য কৰিম। এইবুলি আপোনালোক প্ৰতিজনে যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ লৈ পাৰ্বতীয় অঞ্চল আক্ৰমণ কৰিবলৈ যুগুত হৈছিল। তেতিয়া যীহোৱাই মোক কৈছিল, তুমি তেওঁলোকক কোৱা তোমালোকে আক্ৰমণ নকৰিবা আৰু যুদ্ধও নকৰিবা, কিয়নো মই তোমালোকৰ লগত নাথাকিম। সেয়ে যদি তোমালোক যোৱা, তোমালোক শত্ৰুবোৰৰ হাতত পৰাজিত হ'বা। মই আপোনালোকক এই কথা জনাইছিলোঁ, কিন্তু আপোনালোকে তাক নুশুনিলে। আপোনালোকে যীহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰিলে, কিন্তু আপোনালোক অভিমানী লোক আৰু পাৰ্বত্য অঞ্চললৈ উঠি গৈছিল। সেই পৰ্বতত বাস কৰা ইমূৰীয়াসকল আপোনালোকৰ বিৰুদ্ধে ওলাই আহিছিল আৰু মৌমাখিৰ দৰে আপোনালোকক খেদি পঠাইছিল। চেৰিয়তৰ সমালৈকে আপোনালোকক আঘাত কৰি খেদি নিছিল। তেতিয়া আপোনালোকে উলটি আহি যীহোৱাৰ আগত কান্দিছিল, কিন্তু যীহোৱাই আপোনালোকৰ কন্দন নুশুনিলে, তেওঁ আপোনালোকৰ কন্দনলৈ কাণ নিদিলে। এইদৰে আপোনালোক কাদেশত অনেক দিন ধৰি আছিল আৰু তাতেই দীৰ্ঘদিন অতিবাহিত কৰিছিল।